প্ৰকৃতি প্ৰীতি ৰোমান্টিক যিখিনি কবি বা সাহিত্যিক গল্পপ্ৰেমী যিয়েই নহওক, প্ৰকৃতি প্ৰীতিৰ ৰোমান্টিকতাৰ এটা অন্যতম বৈশিষ্ট্য। আৰু এই বৈশিষ্ট্যটোৱে ৰোমান্টিক যুগৰ কবি সাহিত্যিকসকলক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। আচলতে প্ৰকৃতিৰ বুকুৰ পৰা আঁতৰি আহিলে মানুহৰ যিটো মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ নিচিনা এটা অৱস্থা হয়। সেই গোটেই কথাখিনিক লৈয়ে গল্পকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাই দুটা গল্প ৰচনা কৰিছে। মই ইতিমধ্যে কৈছোঁ গল্প দুটাৰ নাম হৈছে চুটি আৰু অসমীয়া গল্পটোৰ নাম হৈছে মুক্তি, বঙালী গল্পটোৰ নাম হৈছে চুটি। এই যে তোমালোকে মুক্তি গল্পটো পঢ়িছে, তাত সুকুমাৰ আৰু দেৱকুমাৰৰ কথা আছে। ককায়েকে সুকুমাৰক কেনেকৈ নি ইংৰাজী স্কুলত নাম লগাই দিয়ে আৰু সি কেনেদৰে মুকলি আকাশৰ তলত উৰি ফুৰি ভাল পাইছিল, বৰশী বাই ভাল পাইছিল, ইফালে সিফালে ঘূৰি ইটো খাই সিটো খাই ভাল পাইছিল, প্ৰকৃতিৰ মাজত অহৰহ বিচৰণ কৰি তাৰ যিটো মানসিক যিটো অৱস্থা, সেই মানসিক অৱস্থাটো খুব বেছি শান্তিপূৰ্ণ আছিল, খুব বেছি সুখী আছিল। আৰু সেই যিটো অৱস্থা নাইকিয়া হৈ যোৱাৰ লগে লগে সি এক প্ৰকাৰ মানসিক সন্তুলন হেৰুৱাই পেলোৱাৰ নিচিনা হৈছিল আৰু শেষলৈ সি বেমাৰ হৈছিলে তাৰ। আৰু বেমাৰত সি কি হৈছিলে, সম্পূৰ্ণ মানসিক ভাৰসাম্য হেৰুৱাই ভ্ৰম বকিবলৈ আৰম্ভ কৰিছিলে। এই যিটো চুটি গল্প মুক্তি বেজবৰুৱাৰ তোমালোকে গোটেই সকলোৱে জানা, মই জানো। আৰু সেই চুটি গল্পটোৰ নিচিনাকৈ সম্পূৰ্ণ একেই গল্পটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটি। যিহেতুকে ৰবীন্দ্ৰনাথ ঠাকুৰে চুটি গল্পটো বেজবৰুৱাতকৈ আগতে লিখিছিলে, গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটি গল্পটোৰ দ্বাৰা প্ৰভাৱিত হৈ বেজবৰুৱাৰ মুক্তি গল্পটো ৰচনা কৰিছিলে। হয়তো প্ৰভাৱিত নহ'বও পাৰে, কিন্তু যিহেতুকে গল্প দুটাৰ বিষয়বস্তু একেই, আংগিক একেই, কাহিনী সম্পূৰ্ণ একেই, আমি তাত চৰিত্ৰৰ মাত্ৰ সালসলনি ঘটিবলৈ তাত চৰিত্ৰৰ সালসলনি ঘটা দেখিবলৈ পাইছোঁ। গতিকে সেই অৰ্থত যিহেতু বিষয়বস্তু একেটাই, অৰ্থাৎ প্ৰকৃতিৰ জগতৰ পৰা বিচ্ছিন্ন হোৱাৰ ফলত মানুহৰ যিটো মানসিক স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লয়, মানুহে যেনেকৈ মানসিক ভাৰসাম্য হেৰুৱাবলৈ লয়, সেই গোটেই কথাখিনি এই গল্পটোৰ মাজেৰে প্ৰকাশ পাইছে। ঠিক তেনেদৰে আমি যদি কওঁ ৰবীন্দ্ৰনাথৰ আন এটা প্ৰভাৱশালী গল্প হৈছে শোভা। আৰু এই শোভা গল্পটিতো প্ৰকৃতিৰ জগতৰ পৰা নিৰ্বাসিত হোৱাৰ ফলত শোভাৰ জীৱনলৈ যি ধৰণৰ যন্ত্ৰণা নামি আহিছে, সেই যন্ত্ৰণা আচলতে গল্পকাৰগৰাকীয়ে শোভা চৰিত্ৰটোৰ মাজেৰে, শোভা এগৰাকী বোবা ছোৱালী, সেই চৰিত্ৰটোৰ জৰিয়তে সম্পূৰ্ণ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। শোভা এগৰাকী বোবা ছোৱালী, কিন্তু তাইৰ মাক বাপেকে চলনা কৰি যুৱক এজনলৈ বিয়া দিছিলে আৰু বিয়াৰ পিছতহে যালৈ বিয়া দিছিলে সেই গিৰিয়েকজনে গম পাইছিলে যে তাই বোবা। আৰু তেতিয়া তাইক এৰি দি শোভাৰ গিৰিয়েকে নিজে চকু কাণীৰে পৰীক্ষা কৰি আন এগৰাকী ছোৱালী বিয়া পাতিছিলে। আৰু সেই একেধৰণৰ বিষয়বস্তু মূৰ্ত হৈ উঠিছে, একেধৰণৰ ব্যঞ্জনা মূৰ্ত হৈ উঠিছে লক্ষ্মীনাথ বেজবৰুৱাৰ আন এটি চুটি গল্প, আৰু সেই গল্পটোৰ নাম হৈছে জলকুঁৱৰী। এই যিটো চুটি গল্প জলকুঁৱৰী চুটি গল্পটোত গল্পৰ যিগৰাকী নায়িকা, সেই গল্পটোৰ নায়িকাগৰাকী প্ৰকৃতি জগতখনৰ সৈতে ইমানেই একাত্ম, প্ৰকৃতিৰ সৈতে তাই ইমানেই আত্মহাৰা যে তাইক ক'ব নোৱাৰে আচলতে প্ৰকৃতি জগতখনৰ মাজত বিচৰণ কৰি থাকিলে তাই ক'ত আছে। আৰু তাইৰ বিয়া ঠিক হৈ গৈছে, কিন্তু তাইৰ বিয়াৰখনলৈ তাইৰ অকণমানো কাণসাৰ নাই। তাই মাত্ৰ প্ৰকৃতিৰ মাজত ইফালে সিফালে অনাই বনাই ঘূৰি ফুৰে আৰু তাৰ প্ৰকৃতিৰ মাজতে বিলীন কৰি দি তাই নিজেই আত্মহাৰা হৈ পৰে। আৰু সেই যেতিয়া তাইৰ বিয়া ঠিক হ'ল, যেতিয়া তাই গম পালে, তেতিয়া তাই নিজেই কি কৰিলে, প্ৰকৃতিৰ সৈতে বিচ্ছিন্ন হৈ তাই বিয়াত বন্ধনত বা বিবাহ বন্ধনত সোমাবলৈ তাই ঠিক কৰিলে, মন মেলিলে। কিন্তু সেই যে বিয়াত সোমোৱাৰ লগে লগে প্ৰকৃতি জগতখনৰ সৈতে বিচৰণ কৰি থকা এগৰাকী যে অকৃত্ৰিম চৰিত্ৰ এটা, তাইৰ যেন লগে লগেই মৃত্যু ঘটিল। তাইক যেন গল্পকাৰে এগৰাকী প্ৰকৃতিৰ জীয়ৰীৰূপে এই গল্পটোত তুলি ধৰিব বিচাৰিছে। আৰু যেতিয়াই তাইৰে বিবাহ হৈছে, যেতিয়াই তাই বিবাহ বন্ধনত সোমাইছে, লগে লগেই যেন সেই জীয়ৰীজনীৰ অকাল মৃত্যু ঘটিছে। আৰু সেই কথাখিনি বেজবৰুৱাই নিজেই উপলব্ধি কৰি কৈছে যে সেই চাকনৈয়াত খাগৰি দলিয়া আনন্দৰ মাজত দিন কটাইছিল সেই ছোৱালীজনী, আজি চাকনৈয়াত বুৰি মৰিল, শেষত তাই বুৰি মৰিলে। গতিকে এই যিটো বেজবৰুৱাৰ চুটি গল্প, ইয়াৰ লগে লগে কেশকলী নামৰ যিটো এক অন্য গল্প, সেই কেশকলী গল্পটোতো যেন এই ভাৱৰ সম্পূৰ্ণ পৰিস্ফুৰণ ঘটিছে। প্ৰকৃতিৰ জগতখনৰ পৰা আঁতৰি গৈ বতাহীয়েও ইয়াত মৃত্যুবৰণ কৰিবলগা হৈছে। আৰু আমি যদি লক্ষ্মীনাথ বেজবৰুৱাৰ উপৰি আমি যদি ত্ৰৈলোক্যনাথ গোস্বামীৰ গল্পলৈ মন কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে নিমাতী কইনাত এগৰাকী বোবা ছোৱালীৰ প্ৰতি যি সহানুভূতি, সেই সহানুভূতি গল্পকাৰীয়ে প্ৰকাশ কৰিছে। আৰু এই গল্পটিত কিন্তু গল্পকাৰৰ যি দৃষ্টিভংগী সেয়া কিন্তু ৰোমান্টিক নহয়, সেই দৃষ্টিভংগীটো হৈছে সম্পূৰ্ণ বাস্তৱধৰ্মী। আৰু নায়কে ইয়াত নিমাতী ছোৱালীজনীক জানি শুনিয়ে কিন্তু বিয়া কৰাইছে তাইৰ দুখ মোচন কৰিবৰ কাৰণে। আৰু আনহাতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ শুভ দৃষ্টি গল্পটোত কিন্তু বোবা যিগৰাকী ছোৱালী, সেই ছোৱালীগৰাকীৰ প্ৰতি কিন্তু কাৰো সহানুভূতি আমি দেখা নাপাওঁ। আৰু ইয়াত চিকাৰ কৰিও ভাল পোৱা কান্তিয়ে চিকাৰলৈ যাওঁতে অপৰূপ ছোৱালী দেখা পালে আৰু তাইৰ নাম সুধা বুলি সি অনুমান কৰি থৈছিল, গতিকে তাইক বিয়া কৰোৱাৰ সিদ্ধান্ত ল'লে। এইধৰণে গল্পবিলাক ক্ৰমাৎ আগবাঢ়ি গৈছে। আৰু অন্য কিছুমান আমি যদি গল্পৰ কথা মন কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ আন এটা উল্লেখযোগ্য ৰোমান্টিক চুটিগল্প হৈছে নিশীথে। আৰু এই নিশীথে নামৰ চুটিগল্পটিত দৈনন্দিন জীৱনত যিটো অতি প্ৰকৃতিৰ ক্ৰিয়া প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াৰে এই গল্পটোৰ ৰোমান্টিক যিটো আবহাৱা সেইটো ফুটাই তুলিবৰ কাৰণে গল্পকাৰীয়ে ক্ৰমাৎ চেষ্টা কৰিছে। আৰু এই গল্পটোৰ প্ৰভাৱ আমি অসমীয়া গল্পটোত মন কৰোঁ, বিশেষভাৱে এই গল্পটোৰ প্ৰভাৱ আমি মন কৰিবলৈ পাৰোঁ সূৰ্যকুমাৰ ভূঞাৰ বিজুলী চুটিগল্পটিত। এই চুটিগল্পটিতো সম্পূৰ্ণ ধৰণৰ ৰোমান্টিক যিটো বৈশিষ্ট্য, ৰোমান্টিক যিটো আৱেগ অনুভূতি, সেই আৱেগ অনুভূতি ইয়াত আমি অনুৰণন ঘটা দেখিবলৈ পাইছোঁ। সকলো অনুৰাগ ঢালি বিজুলীয়ে, ইয়াৰ গল্পত নায়িকা হৈছে বিজুলী, বিজুলীয়ে নায়কক ভাল পায়। কিন্তু হঠাতে এদিন বিজুলীৰ জীৱন বন্তী নিৰ্বাপিত হোৱাৰ উপক্ৰম ঘটিছে আৰু তাইৰ মৃত্যুৰ সময়ত নায়কে প্ৰতিজ্ঞা কৰিছে যে কোনোদিনে কাকো তেওঁ প্ৰেমৰ অৰ্ঘ নিবেদন নকৰে। কিন্তু এই যিটো প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি আছিল খুব খন্তেকীয়া। নায়কে বিজুলীৰ মৃত্যুৰ পিছত এই প্ৰতিশ্ৰুতি ধৰি ৰাখিব নোৱাৰিলে আৰু তাৰপিছত তেওঁ কি হ'ল, এগৰাকী নতুন গাভৰুৰ সৈতে তেওঁৰ প্ৰেমৰ আদান প্ৰদান হ'ল। আৰু নায়কে যেতিয়া নতুন প্ৰেমিকাৰ ওচৰত প্ৰেম নিবেদন কৰিলে, তেতিয়া নিশাৰ আন্ধাৰ ফালে তেওঁৰ পূৰ্বৰ প্ৰেমিকাৰ যিটো অতৃপ্ত আত্মা, সেই আত্মাৰ প্ৰেম অজৰামৰ বুলি যেন নায়কক সকীয়াই দিব ধৰিছে। এই যিখিনি কথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিশীথে গল্পটোতো প্ৰথম স্ত্ৰীৰ মৃত্যুৰ পিছত বা মৃত্যুশয্যাত থাকোঁতে মনোৰমাৰ লগত গঢ়ি উঠা সম্পৰ্ক, আৰু সেই সম্পৰ্ক তেওঁৰ মৃত্যুৰ পিছত যেতিয়া অশৰীৰী আত্মাটোৱে যেতিয়া তেওঁৰ যিটো চৰিত্ৰ আছিলে গল্পটোৰ, সেই চৰিত্ৰটোক যেতিয়া অত্ৰহাস্য কৰি উঠিছে। অৰ্থাৎ গল্পটোত ইয়াত অন্য এটা কাৰণ যে তেওঁৰ স্ত্ৰীৰ মৃত্যু ঘটিছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পটোত, আৰু সূৰ্যকুমাৰ ভূঞাৰ গল্পটিত প্ৰেমিকাৰ মৃত্যু ঘটিছে। ইয়াত যেনিবা বিয়াৰ পিছত তেওঁ অন্য এগৰাকীৰ সৈতে প্ৰেম ঘটিছে স্ত্ৰীৰ মৃত্যুৰ পিছত বা স্ত্ৰীৰ মৃত্যুশয্যাত ককবকাই থকা অৱস্থাতে, আৰু সূৰ্যকুমাৰ ভূঞাৰ বিজুলী গল্পটিত হৈছে কি, প্ৰেমিকে বিয়া পাতিবলৈ পোৱা নাই, বিয়াৰ আগতেই প্ৰেমিকাৰ মৃত্যু ঘটিছে আৰু তেওঁ প্ৰতিশ্ৰুতি দিছিল কাৰো সৈতে তেওঁ জীৱনত কেতিয়াও প্ৰেমত নপৰে বুলি, কিন্তু তথাপিতো সেই প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব নোৱাৰিলে, যাৰ ফলত অন্য এগৰাকী নাৰীৰ সৈতে বা অন্য এগৰাকী যুৱতীৰ সৈতে প্ৰেমত পৰাৰ পিছত সেই অশৰীৰী যিটো আত্মা আছিল, তেওঁৰ পূৰ্বৰ নায়িকা যিটো আছিলে, সেই নায়িকাই বা তেওঁৰ অশৰীৰী আত্মা বা তেওঁৰ প্ৰথম প্ৰেমিকাই তেওঁক, তেওঁৰ আত্মাই দেখা দি তেওঁক প্ৰেম যে অলৰচৰ বা অজৰামৰ সেই কথাটো সকীয়াই দিব বিচাৰিছে। গতিকে এই গল্পটোৰ ক্ষেত্ৰতো আমি ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্ণ প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ।